Iya, fakta sebanding. Bateri pohisu pulak gogoe. Etiar perubahan bateri hongkul. Perubahan nanti Narendra Budi dekhor oibahat atau kah grisma perubah haru ghurni botah rimalar pasor polisiti kontrafat polisel sana korerba be pihoké pihokan milita hoy. Orangasal prodekhor bidhan abar nirbasanat Bharatiya Janata Party zoi hoy punar ciamatulay hite. নির্বাচন আয়োগীয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে ভোট গণনার পূর্বে 150গৰাকী জিলা দণ্ডাধিকাৰীক ফোন কৰা বুলি কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে দিয়া অভিযোগৰ সবিশেষ প্ৰকাশ কৰিবলৈ নেতাগৰাকীক নিৰ্দেশ দিছে। আইচিচি টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত সহায়ক ৱেষ্ট ইণ্ডিজ পাপুৱা নিউ গিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু টাইৱান এথলেটিক্স অপেন প্ৰতিযোগিতাৰ পুৰুষৰ 800 মিটাৰ দৌৰত ভাৰতৰ অংকেশ চৌধুৰীয়ে পুনৰ পদক লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত অব্যাহত থকা গ্ৰীষ্ম প্ৰবাহ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা আগলি বতৰা অনুসৰি ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশত গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব বুলি অৱগত কৰোৱা হয়। প্ৰধানমন্ত্ৰীয়ে এই সময়ছোৱাত অগ্নিকাণ্ডৰ দৰে ঘটনা ৰোধ তথা এনে ঘটনাৰ সৈতে মোকাবিলা কৰাৰ বাবে নিয়মিতভাৱে অনুশীলন কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে। তেওঁ কয় যে চিকিৎসালয় আৰু অন্যান্য ৰাজহুৱা স্থানসমূহত বৈদ্যুতিক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেও তেওঁ নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ঘূৰ্ণী বতাহ ৰিমালৰ পাছৰ পৰিস্থিতিৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰধানমন্ত্ৰী মোদীক ঘূৰ্ণী বতাহ ৰিমালৰ প্ৰভাৱ পৰা ৰাজ্যকেইখনত উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত অৱগত কৰা হয়। বৈঠকত ৰিমালৰ ফলত অসম, মিজোৰাম, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ লগতে জনসাধাৰণৰ সা সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ সবিশেষ তথ্য অৱগত কৰোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত ঘূৰ্ণী বতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে গৃহ মন্ত্ৰালয়ক ৰাজ্যকেইখনৰ পৰিস্থিতি নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰি থাকিবলৈ নিৰ্দেশ দিয়ে যাতে পুনৰ উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সাহায্য আগবঢ়াব পৰা যায়। আজিৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, কেবিনেট সচিব আৰু গৃহ সচিবকে ধৰি NDRFৰ সঞ্চালক প্ৰধান, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিষয়াসকল উপস্থিত থাকে। ভাৰতীয় জনতা পাৰ্টীয়ে অৰুণাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনত পুনৰ ক্ষমতা দখল কৰিছে। ইফালে ছিকিমত ছিকিম ক্ৰান্তিকাৰী মৰ্চা পুনৰ শাসনলৈ আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ দুয়োখন ৰাজ্যতে আজি ভোটগণনা সম্পন্ন হয়। অৰুণাচল প্ৰদেশৰ 60খন বিধানসভা আৰু ছিকিমৰ 32খন বিধানসভা আসনৰ বাবে 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। অৰুণাচল প্ৰদেশত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে 10খন আসন লাভ কৰিছিল। বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উপ মুখ্যমন্ত্ৰী চাওনা মেইন অন্যতম। আজি ভোটগণনা সম্পন্ন হোৱা 50খন আসনৰ ভিতৰত বিজেপিয়ে 36খন, নেচনেল পিপলছ পাৰ্টীয়ে 5খন, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী আৰু নিৰ্দলীয় 3খনকৈ আসন, পিপলছ পাৰ্টী অব অৰুণাচলে 2খন আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে 1খন আসন লাভ কৰে। আজি নিৰ্বাচনত জয়লাভ কৰা উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিং, ডঃ মহেশ ছাই, ছাই নিকিঅ অন্যতম। আনহাতে ভাৰতীয় জনতা পাৰ্টীয়ে দৈমুখ বিধানসভা সমষ্টিত দলটোৰ বৰ্তমানৰ বিধায়ক টানা হালিতাৰা, পিপলছ পাৰ্টী অব অৰুণাচলৰ প্ৰাৰ্থী নাবাম বিবেকৰ হাতত পৰাস্ত হয়। একেদৰে মেবো বিধানসভা সমষ্টিতো বিজেপিৰ বৰ্তমানৰ বিধায়কগৰাকী পিপলছ পাৰ্টী অব অৰুণাচলৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়। ইফালে ছিকিমৰ 32খন আসন থকা বিধানসভা নিৰ্বাচনত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই 31খন আসন লাভ কৰে। আনহাতে ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টে 1খন আসন লাভ কৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সভাপতি প্ৰেম সিং টামাঙে ৰেনক আৰু চুৰেং চাকুং সমষ্টি দুটাৰ পৰা নিৰ্বাচিত হয়। দলটোৰ প্ৰাৰ্থী তথা ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ অৰুণ কুমাৰ উপৰেত্ৰীয়ে আৰিথং বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়। ইফালে ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টৰ সভাপতি আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং পকলং কামৰাং আৰু নামছেইবুং সমষ্টি দুটাৰ পৰা পৰাজিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে জনাদেশ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণক বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰি পুনৰ শাসনভাৰ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ৰাজ্যখনৰ বিকাশৰ বাবে দলটোৱে অধিক শক্তিৰে কাম কৰি যাব। তেওঁ লগতে সমগ্ৰ ৰাজ্যতে জনসাধাৰণৰ সৈতে সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে বিজেপিৰ নেতা কৰ্মীসকলৰ পৰিশ্ৰমক প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ছিকিম ক্ৰান্তিকাৰী মৰ্চা আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে ছিকিমৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাবলৈ তেওঁ আগ্ৰহী। তেওঁ লগতে ছিকিম বিধানসভা নিৰ্বাচনত বিজেপি কৰ্মকৰ্তাসকলৰ কাম কাজৰো প্ৰশংসা কৰে। নিৰ্বাচন আয়োগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভোটগণনাৰ পূৰ্বে 150গৰাকী জিলা দণ্ডাধিকাৰীক ফোন কৰা বুলি কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে দিয়া অভিযোগৰ সবিশেষ প্ৰকাশ কৰিবলৈ আজি নেতাগৰাকীক নিৰ্দেশ দিছে। শ্ৰীৰমেশলৈ লিখা এখন পত্ৰত নিৰ্বাচন আয়োগে এইটো স্পষ্ট কৰি দিছে যে আদৰ্শ নিৰ্বাচনী সংহিতা বলবৎ হৈ থকাৰ সময়ছোৱাত সকলোবোৰ বিষয়া আয়োগৰ ওচৰত দায়বদ্ধ হৈ থাকে আৰু তেওঁলোকে যিকোনো নিৰ্দেশ দিয়াৰ পূৰ্বে আয়োগক প্ৰত্যক্ষভাৱে অৱগত কৰিব লাগে। আয়োগে লগতে কৈছে যে কংগ্ৰেছৰ নেতাগৰাকীয়ে অভিযোগ কৰাৰ দৰে কোনো এগৰাকী জিলা দণ্ডাধীশে কোনো ব্যক্তিকে কোনো প্ৰকাৰে প্ৰভাৱিত কৰাৰ সন্দৰ্ভত আয়োগে একো তথ্য লাভ কৰা নাই। নিৰ্বাচন আয়োগে লগতে কৈছে যে শ্ৰীৰমেশে দিয়া এনেধৰণৰ ৰাজহুৱা বিবৃতিয়ে সন্দেহৰ সৃষ্টি কৰে আৰু সেয়েহে বৃহত্তৰ জনস্বাৰ্থৰ খাতিৰত ইয়াৰ সমাধান কৰাটো অত্যন্ত আৱশ্যক। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাক কেনেধৰণৰ ফোন কল কৰিছিল সেই বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰিবলৈ আয়োগে শ্ৰীৰমেশক অনুৰোধ জনাইছে যাতে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গায়ানাৰ প্ৰভিডেণ্ট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত সহ আয়োজক ৱেষ্ট ইণ্ডিজ পাপুৱা নিউ গিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে এইবাৰ যৌথভাৱে আয়োজন কৰা প্ৰতিযোগিতাৰ 9ম সংস্কৰণ আজি আমেৰিকাত আৰম্ভ হৈছে। আজি ডালাছৰ প্ৰেইৰী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আমেৰিকা যুক্তৰাষ্ট্ৰই কানাডাক 7 উইকেটত পৰাস্ত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই 195 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 4টা বলত 3টা উইকেটৰ বিনিময়ত 197 ৰাণ কৰে। ইয়াৰ পূৰ্বে কানাডাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 194 ৰাণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হৈ আৰন জন্স আৰু এড্ৰিছ গোছে অৰ্ধশতক অৰ্জন কৰে। টাইৱান এথলেটিকছ অপেন প্ৰতিযোগিতাত ভাৰতৰ অংকেশ চৌধুৰীয়ে পুৰুষৰ 800 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰাৰ লগতে সোমনাথ চৌহানে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। অংকেশে 1 মিনিট আৰু 50.63 ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰি সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে সোমনাথে 1 মিনিট আৰু 50.88 ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰে। একেটা শিতানত ফিলিপাইনছৰ হুছেইন লৰানাই ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে মহিলাৰ লং জাম্প শিতানত ভাৰতৰ নয়না জেমছে সোণৰ পদক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে 6.43 মিটাৰ ওখ জাপ মাৰি এই কৃতিত্ব অৰ্জন কৰে। এই শিতানত জাপানৰ সুমিৰে হাতাই ব্ৰঞ্জ আৰু দক্ষিণ কোৰিয়াৰ ইউ য়েজেঙিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতীয় বক্সাৰ অমিত পাংগালে পুৰুষৰ 51 কিলোগ্ৰাম ওজন শাখাত পেৰিছ অলিম্পিকৰ কোটাত স্থান নিশ্চিত কৰিছে। বেংককত অনুষ্ঠিত বিশ্ব বক্সিং যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত পাংগালে চীনৰ লিউ চুৱাঙক 5-0 ফলাফলত পৰাস্ত কৰে। নিশাত দে, নিশাত জৰিন, প্ৰীতি পাৱাৰ আৰু টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা লাভলীনা বৰগোহাঁইৰ পাছত অমিত পাংগাল হৈছে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা 5ম গৰাকী ভাৰতীয় বক্সাৰ। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে পৰহিৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা একোবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত অব্যাহত থকা গ্ৰীষ্ম প্ৰবাহ আৰু ঘূৰ্ণী বতাহ ৰিমালৰ পাছৰ পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে পৃথকে বৈঠকত মিলিত হয়। অৰুণাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী জয়ী হৈ পুনৰ ক্ষমতালৈ আহিছে। নিৰ্বাচন আয়োগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভোটগণনাৰ পূৰ্বে 150গৰাকী জিলা দণ্ডাধীশলৈ ফোন কৰা বুলি কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে দিয়া অভিযোগৰ সবিশেষ প্ৰকাশ কৰিবলৈ নেতাগৰাকীক নিৰ্দেশ দিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি গায়ানাৰ প্ৰভিডেণ্ট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত সহ আয়োজক ৱেষ্ট ইণ্ডিজ পাপুৱা নিউ গিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু টাইৱান এথলেটিকছ অপেন প্ৰতিযোগিতাৰ পুৰুষৰ 800 মিটাৰ দৌৰত ভাৰতৰ অংকেশ চৌধুৰীয়ে সোণৰ পদক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।